দেশ ভক্তিৰ হক ভাব মনত থাকক আশা হৃদয়ত সকলোৰে ভৰি পৰক একতাৰ বুল
হে ভাৰত অখণ্ডিত হে ভাৰত শক্তিশালী হে ভাৰত শক্তিশালী হ
সকলোৰে মনত দেশপ্ৰেমৰ ভাৱ প্ৰবল হ'ব তেতিয়াহে এই দেশ সফল হ'ব সবল হ'ব ভাৰতৰ সাৰ্বভৌমত্ব একতা তথা অখণ্ডতা ৰক্ষা কৰিব আৰু তাক অক্ষুণ্ণ ৰাখিব হৃদয়ত একতা ভাৱ জগাই তোলক একত্ৰিত হৈ আহক কৰ্তব্য পালন কৰক পঞ্চায়তী ৰাজ মন্ত্ৰালয় ভাৰত চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে জাৰি